وَمَا أَرْسَلْنَا قَبْلَكَ مِنَ الْمُرْسَلِينَ إِلَّا إِنَّهُمْ لَيَأْكُلُونَ الطَّعَامَ وَيَمْشُونَ فِي الْأَسْوَاقِ وَجَعَلْنَا بَعْضَكُمْ لِبَعْضٍ فِتْنَةً أَتَصْبِرُونَ وَكَانَ رَبُّكَ بَصِيرًا
আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাসূল প্ৰেৰণ কৰিছোঁ তেওঁলোক আটায়ে খোৱা বোৱা কৰিছিল আৰু হাট বজাৰতো চলা ফুৰা কৰিছিল। হে মানৱ, আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষা বনাইছোঁ, তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? জানি থোৱা, তোমাৰ প্ৰতিপালক সৰ্বদ্ৰষ্টা।